يا أيها الذين آمنوا أنفقوا مما رزقناكم من قبل أن يأتي يوم لا بيع فيه ولا خلة ولا شفاعة والكافرون هم الظالمون.
هي مؤمن حقل আমি তোমালোকক যি জীবিকা প্রদান কৰিছো তাৰ পৰা তোমালোকে ব্যয় কৰা। সেই হেক বিচাৰৰ দিবস অহাৰ আগতেই, যিদিনা ব্যৱসায়, বন্ধুত্ব আৰু সুপাৰিচ আদি একো নাথাকিব আৰু কাফিৰসকলেই হৈছে জালিম।